Iya, Akahoni. Bateri hujan mahu ikut mardi vidas. Ejaan peranan bateri home hala se. Peranan menteri Narendra Modi hari ini nonton di lir Bharat bandar pemot. Bharat kritim bukti matra bahap khalmilan untuk kubu. Jenevat Amerika Rusia hujan hawa tripaki kalau solar falafel jodhistan nasil puli. Ukraine rastropati Volodymyr Zelensky bantu mengurusnya. পশ্চিমবঙ্গ চলি থকা বিশেষ এছ আই আইৰ অধীনত বৃহৎসংখ্যক ভোটাৰৰ নথি পত্ৰ অনলাইন যোগে আপলোড নকৰাৰ বাবে নিৰ্বাচন আয়োগে সংশ্লিষ্ট বিষয়াসকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ সিদ্ধান্ত লৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আজি আৰম্ভ হ'ব আৰু আই চি চি টি টুৱেণ্টি ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাত যোৱা নিশা গ্ৰুপ এৰ অন্তিমখন খেলত যোৱাবাৰৰ বিজয়ী ভাৰতে নেডাৰলেণ্ডছক 17 ৰাণত পৰাজিত কৰে। প্রধানমন্ত্রী নরেন্দ্র মোদী আজি নতুন দিল্লির ভারত মন্ডপমত ইন্ডিয়া এআই ইম্প্যাক্ট সামিট 2026 উদ্বোধন করব। মুকলি অনুষ্ঠানত ফ্রান্সের রাষ্ট্রপতি ইমানুয়েল ম্যাক্রো, রাষ্ট্রসংঘর সচিব প্রধান অ্যান্টনিও গুটেরেসর বিশ্বের বিভিন্ন শীর্ষ প্রতিষ্ঠানের নেতাসকলেও ভাষণ দিব। বিশ্বের বিভিন্ন প্রান্তর নেতাসকল এই কৃত্রিম বুদ্ধিমন্ত সম্মিলনত আজি উপস্থিত থাকার কথা। কার্যসূচী অনুসরি দিনের ভাগত আয়োজিত নেতাসকলের পূর্ণাঙ্গ সভাত রাষ্ট্রপতি মন্ত্রী আর বহুপক্ষীয় প্রতিষ্ঠানসমূহের জ্যেষ্ঠ প্রতিনিধিসকল একত্রিত করে শাসন আন্তঃগাঁথনি আর আন্তরাষ্ট্রীয় সহযোগিতাকে ধরে কৃত্রিম বুদ্ধিমত্তার বিষয়ত রাষ্ট্রীয় আর গোলকীয় অগ্রাধিকারের রূপরেখা দাঙি ধরা হব। সন্ধ্যা মুখ্য কার্যবাহী বিষয়াসকলের ঘূরণীয়া মেজমেলত প্রধানমন্ত্রী নরেন্দ্র মোদী অংশগ্রহণ করব। এই কার্যসূচীত সরকারি নেতৃত্বর সঙ্গে বিশ্বব্যাপী প্রযুক্তি আর উদ্যোগ প্রতিষ্ঠানসমূহের জ্যেষ্ঠ কার্যবাহীসকল আহ্বান করে বিনিয়োগ, গবেষণা সহযোগিতা, যোগান শৃঙ্খল আর কৃত্রিম বুদ্ধিমত্তা ব্যবস্থার নিয়োগের বিষয়ে আলোচনা করা হব। উল্লেখযোগ্য যে ভারত এআই ইম্প্যাক্ট সামিট 2026-র বিষয়বস্তু হয়েছে সর্বজন হিতায় সর্বজন সুখায় সকলোরে কল্যাণ সকলোরে সুখ। ভারতক কৃত্রিম বুদ্ধিমত্তার ক্ষেত্রত আগশারীর দেশ হিসাবে স্থান দিয়ার লক্ষ্যে আয়োজিত এই সম্মিলনের মাধ্যমে এনে ভবিষ্যতের কল্পনা করা হয়েছে যত কৃত্রিম বুদ্ধিমত্তাই মানবতাক আগুয়াই নিব আর সর্বাঙ্গীন বিকাশ সুনিশ্চিত তথা সুরক্ষিত করব। এই সম্মিলনত বিশ্বের 500ৰো অধিক কৃত্রিম বুদ্ধিমত্তা নেতা, প্রায় 100গৰাকী মুখ্য কার্যবাহী বিষয়া আর প্রতিস্থাপক, 150গৰাকী শিক্ষাবিদ তথা গবেষক আর 400গৰাকী মুখ্য প্রযুক্তি বিষয়া আর জনহিতৈষী ব্যক্তি একত্রিত হব। ইয়ারোপরি 20গৰাকীৰো অধিক ৰাষ্ট্ৰ তথা চৰকাৰৰ মুৰব্বী আৰু প্ৰায় 60গৰাকী মন্ত্ৰী আৰু উপমন্ত্ৰীকে ধৰি 100গৰাকীৰো অধিক চৰকাৰী প্ৰতিনিধিও এই সন্মিলনৰ অংশ হ'ব। ভাৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সন্মিলন 2026ৰ পৰিপ্ৰেক্ষিতত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে বিশেষ পৰামৰ্শৱলী জাৰি কৰিছে। এই পৰামৰ্শৱলীত পঞ্জীয়নভুক্ত প্ৰতিনিধিসকলৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা আৰু নিৰাপত্তা নিয়মাৱলীৰ কিছু সংশোধন অন্তৰ্ভুক্ত কৰা হৈছে। এই পরামর্শবলী অনুসরি ভারত মন্ডপমত প্রদর্শনীর এলাকা পঞ্জীয়নভুক্ত আর প্রদর্শনী প্রতিনিধিসকলের বন্ধ রাখা হব আর আমন্ত্রিত সকলের অভিবর্তন কেন্দ্রত প্রবেশের অনুমতি থাকিব। মন্ত্রালয়ে কৈছে যে উদ্বোধনী কার্যসূচীর বৈধ বেজ পরিহিত আমন্ত্রিত অতিথিসকলক 4 আর 10 নম্বর গেটেরে প্রবেশের অনুমতি দিয়া হয়েছে। যান বাহনের প্রবেশপত্র থাকা আমন্ত্রিত অতিথিসকলে 1 নম্বর গেটেরে প্রবেশ করব পাৰিব। জেনেভাত আমেরিকা আর রাশিয়ার সঙ্গে হওয়া ত্রিপাক্ষিক আলোচনার ফলাফল পর্যাপ্ত নাছিল বলে ইউক্রেনের রাষ্ট্রপতি ভলদিমির জেলেন্সকিয়ে মন্তব্য করেছে। সামাজিক মাধ্যমের একটা বার্তা জেলেন্সকি কয় যে চলিত সংঘর্ষের সমাপ্তির সম্ভাব্য আপোষ আদিকে ধরে স্পর্শকাতর রাজনৈতিক বিষয়সমূহ সন্দর্ভত উপযুক্ত আলোচনা হওয়া নাছিল। এই মাহের শেষর পিনে পরবর্তী বৈঠক অনুষ্ঠিত হব বলে ঘোষণা করে। উল্লেখযোগ্য যে জেনেভা আলোচনা হয়েছে 2022 চনের ফেব্রুয়ারিত ইউক্রেন আর রাশিয়ার মাজত আরম্ভ হওয়া সংঘর্ষ আলোচনার মাধ্যমে পরিসমাপ্তি ঘটার আমেরিকার মধ্যস্থতাত আন্তঃরাষ্ট্রীয় পদক্ষেপসমূহের একটা অংশ। পশ্চিমবঙ্গত চলি থাকা বিশেষ পুঙ্খানুপুঙ্খ পুনরীক্ষণ প্রক্রিয়া এছ আই আইৰ অধীনত বৃহৎসংখ্যক ভোটারের নথিপত্র অনলাইন যোগে আপলোড নকৰাৰ দেশের নির্বাচন আয়োগে সংশ্লিষ্ট ইআরও অর্থাৎ নির্বাচনী পঞ্জীয়ন বিষয়া আর এইআরও বা সহকারী নির্বাচনী পঞ্জীয়ন বিষয়াসকলক কারণ দর্শোৱাৰ জাননী জারি করার সিদ্ধান্ত গ্রহণ করেছে। এগারী বিষয়ায় প্রকাশ করা অনুসরি শুনানি সমাপ্ত হওয়ার 4 দিনের পাছতো প্রায় 1,15,000 নথিপত্র আপলোড করবলৈ বাকি আছে। আয়োগে সকলো ইআরও আর এইআরওসকলক স্পষ্টভাবে নির্দেশ দিছিল যে যদি কোনো আবেদন নাকচ করা হয় তেন্তে তার নির্দিষ্ট কারণ স্পষ্টকৈ উল্লেখ করব লাগিব। কিন্তু কেইবাটো ক্ষেত্রত এই নিয়ম উলংঘা হওয়ার অভিযোগ উত্থাপিত হয়েছে। নিষ্কাশন প্রক্রিয়াও লেহেমিয়া গতিরে আগবার উপরি কিছুমান অঞ্চলত হঠাৎই ব্যবস্থা বিকল হওয়ার খবর আহিছে। এই দিকসমূহ উল্লেখ করে আয়োগে কারণ দর্শোৱাৰ জাননী জারি করার সিদ্ধান্ত লৈছে। এপিনে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে অভিযোগ কৰিছে যে বিশেষ তালিকা পৰ্যবেক্ষক শ্ৰী মুৰুগানে হোৱাটছএপৰ জৰিয়তে বিষয়াসকলক নিৰ্দেশ জাৰি কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰিছে। অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্য নিৰ্বাচনী বিষয়া মনোজ কুমাৰ আগৰৱালে স্পষ্ট কৰে যে শ্ৰী মুৰুগানে কোনো স্বতন্ত্ৰ নিৰ্দেশনা জাৰি কৰা নাই, বৰঞ্চ আয়োগৰ নিৰ্দেশনাহে ব্যাখ্যা কৰিছে। তেওঁ লগতে কয় যে তৃণমূল কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত শ্ৰীমুৰুগানৰ সৈতে কথা পতা হ'ব। অৱশ্যে শ্ৰীমুৰুগানৰ পদত্যাগৰ দাবী সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা কোনো তথ্য সদৰি কৰা হোৱা নাই। ভাৰতত তীখাৰ ব্যৱহাৰ অভূতপূৰ্ব বৃদ্ধি পাই 2014-15 চনৰ 7.7 কোটি টনৰ তুলনাত 2024-25 চনত 15.2 কোটি টন হোৱা বুলি তীখা মন্ত্ৰালয়ৰ সচিব সন্দীপ পদ্ৰিকে সদৰি কৰিছে। নতুন দিল্লীত চলি থকা ইণ্ডিয়া এয়াৰ ইম্পেক্ট সামিট 2026ত তীখা মন্ত্ৰালয়ৰ পেভিলিয়নত এটি সত্ৰত নিজৰ ভাষণত তেওঁ এই মন্তব্য প্ৰকাশ কৰে। শ্ৰীপন্দ্ৰিকে আস্থা প্ৰকাশ কৰে যে ভাৰতৰ অশোধিত তীখাৰ ক্ষমতা 2030-31 চনৰ ভিতৰত 30 কোটি টন আৰু 2035-36 চনৰ ভিতৰত 400 মেট্ৰিক টন হ'ব পাৰে। এই সত্ৰত আগশাৰীত তীখা উৎপাদক আৰু লৌৰ অক্সাইড খনিকৰসকলক একত্ৰিত কৰি কৃত্ৰিম বুদ্ধিমত্তা উদ্ভাৱকসকলৰ সন্মুখত তেওঁলোকৰ ভৱিষ্যতৰ ৰূপৰেখা দাখিল কৰা হয়। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আজি আৰম্ভ হ'ব। দেশৰ বিভিন্ন প্ৰান্তত কালি সন্ধিয়া জোন দেখা পোৱাৰ পাছত আজিৰে পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকৰ পবিত্ৰ ৰমজান মাহ পালন কৰিব। ৰমজান হৈছে ইছলামিক কেলেণ্ডাৰৰ 9ম মাহ আৰু এই পবিত্ৰ মাহৰ এমাহজোৰা উপবাসৰ অন্তত ঈদ উল ফিতৰ পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ ৰমজান উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সকলোকে ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰি শ্ৰীমোদীয়ে পবিত্ৰ মাহে সমাজত একতাৰ মনোভাৱ অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। ভাৰতীয় খাদ্য নিগম আৰু বিশ্ব খাদ্য কাৰ্যসূচী WFPয়ে অনাহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰে বিশ্বজুৰি মানৱীয় অভিযানৰ সমৰ্থনত চাউলৰ যোগানৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে জনাইছে যে এই বুজাবুজি চুক্তিৰ অধীনত নিগমে WFPক 2,00,000 মেট্ৰিক টন চাউল যোগান ধৰিব। খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব সঞ্জীৱ চোপ্ৰাই মন্তব্য কৰিছে যে এই চুক্তিয়ে দেশৰ সংকল্প প্ৰদৰ্শন কৰে যাতে কোনোৱে ভোকত থাকিবলগীয়া নহয়। অপুষ্টি আৰু খাদ্যৰ অসুৰক্ষাৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্ৰত ভাৰতে আন্তঃৰাষ্ট্ৰীয় সমাজৰ সৈতে সদায় থিয় দিব বুলিও তেওঁ লগতে কয়। এই অংশীদাৰিত্বই বিশ্বক খাদ্য সুৰক্ষাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক অধিক শক্তিশালী ৰূপত উপস্থাপন কৰিব বুলি ধাৰণা কৰা হৈছে। ICC T20 বিশ্বকাপ প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এৰ অন্তিমখন খেলত যোৱাবাৰ বিজয়ী ভাৰতে নেডাৰলেণ্ডছক 17 ৰাণত পৰাজিত কৰে। খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। শিৱম দুবেই 31টা বলত 66 ৰাণ কৰে। প্ৰত্যুত্তৰত নেডাৰলেণ্ডছে নিৰ্ধাৰিত 20 অভাৰত 176 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তী 3টা আৰু শিৱম দুবেই 2টা উইকেট লাভ কৰে। শিৱম দুবেইক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। অহা দেওবাৰে আহমেদাবাদত ভাৰতে ছুপাৰ এইট পৰ্যায়ৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে কালি গ্ৰুপ এৰ আন এখন খেলত পাকিস্তানে নামিবিয়াক 102 ৰাণত পৰাজিত কৰি ছুপাৰ এইট পৰ্যায়ত অন্তিমটো দল হিচাপে প্ৰৱেশ কৰে। খেলখনত পাকিস্তানে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 199 ৰাণ কৰে। প্ৰত্যুত্তৰত নামিবিয়াই 17 অভাৰ আৰু 3টা বলতে 8টা উইকেট হেৰুৱাই 97 ৰাণহে কৰিবলৈ সমৰ্থ হয়। এইবাৰ নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কালি গ্ৰুপ ডিৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাই সংযুক্ত আৰৱ আমিৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ কৰে। প্ৰতিযোগিতাত আজি দিনৰ 11 বজাত কলকাতাৰ ইডেন গাৰ্ডেনছত ৱেষ্ট ইণ্ডিজে ইটালীৰ বিৰুদ্ধে খেলিব। বিয়লি 3 বজাত কলম্বোত শ্ৰীলংকা জিম্বাবৱেৰ মুখামুখি হ'ব। আনহাতে চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আফগানিস্তান কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত কৃত্ৰিম বুদ্ধিমত্তা সন্মিলন উদ্বোধন কৰিব। জেনেভাত আমেৰিকা আৰু ৰাছিয়াৰ সৈতে হোৱা ত্ৰিপাক্ষিক আলোচনাৰ ফলাফল পৰ্যাপ্ত নাছিল বুলি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে মন্তব্য কৰিছে। পশ্চিমবংগত চলি থকা বিশেষ SIRৰ অধীনত বৃহৎসংখ্যক ভোটাৰৰ নথি পত্ৰ অনলাইনযোগে আপলোড নকৰাৰ বাবে নিৰ্বাচন আয়োগে সংশ্লিষ্ট বিষয়াসকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ সিদ্ধান্ত লৈছে। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গ্ৰুপ এৰ অন্তিমখন খেলত যোৱাবাৰ বিজয়ী ভাৰতে নেডাৰলেণ্ডছক 17 ৰাণত পৰাজিত কৰে। আমাৰ এতিয়া বাতৰি দিবানি পৰৱৰ্তী বাতৰি 7:55 বজাত পাব।